এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আজি অসম বিধানসভাৰ অধিৱেশন আৰম্ভ। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি বুজ লোৱাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল আজি কিছু সময় পূৰ্বে অসমত উপস্থিত। অসম লোকসেৱা আয়োগৰ 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা আৰু কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰলংছত আজিৰে পৰা 5-দিনীয়া কাৰ্যসূচীৰে 52 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আজি অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হয়। ৰাজ্যপাল শ্ৰী আচাৰ্যই নিজৰ ভাষণৰ আৰম্ভণিতে ভাগৱত গীতাৰ বাণী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদৰ আদৰ্শৰ কথা উল্লেখ কৰে। তেওঁ লগতে অসমৰ অৰ্থনৈতিক যাত্ৰা পথৰ বিষয়ে আলোকপাত কৰে। ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন 2025-26 বিত্তীয় বৰ্ষত 7,00,000 কোটি টকা অতিক্ৰম কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে।
মহিলা এবং বাল বিকাশ কে মাধ্যম সে আসাম মে বচ্চো কো প্রারম্ভিক দেখভাল ও মাতৃ পোষণ কি নিউ মজবুত কি গই বর্তমান মে 62,142 আঙ্গনবাড়ি কেন্দ্র চল রহা হ্যায় জো 28.7 লাখ সে অধিক বচ্চো গর্ভবতী মহিলাওঁ ওর স্তনপান করানে বালি মাতাওঁ তক সেবা সুলভতা বঢ়ানে কে লিয়ে 9054 মডেল আঙ্গনবাড়ি কেন্দ্র নির্মাণ জিনমে সুরক্ষিত ভবন স্বচ্ছতা পেয়জল ওর দিব্যাঙ্গ কুল সুবিধায় হোঙ্গি। আসামে স্কুল শিক্ষা কে তহত 11.79 লাখ সে অধিক কিতাবে বিতরিত কি গই হ্যায়।
বিধানসভাৰ অন্তিমখন বাজেট অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে কংগ্ৰেছ, AIUDF, ৰাইজৰ দল, CPIMৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি শ্লোগান দিয়াৰ লগতে প্লে কাৰ্ড প্ৰদৰ্শন কৰে। বিৰোধী সদস্যসকলে অধ্যক্ষৰ আসনৰ সন্মুখত বহি ৰাজ্যপালৰ ভাষণৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যপালৰ ভাষণৰ পাছতে অধ্যক্ষই দিনৰ 12 বজালৈ বিধানসভাৰ কাম কাজ স্থগিত ঘোষণা কৰে। 12 বজাত সদন পুনৰ মিলিত হোৱাত বিত্তমন্ত্ৰী অজন্তা নেওগে বিত্ত বিভাগৰ 2খন ৰাজপত্ৰিত অধিসূচনাৰ লগতে 2022-23 আৰু 2023-24 বিত্তীয় বৰ্ষৰ প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে মন্ত্ৰী ডাঃ ৰনুজ পেগুৱে উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী অধ্যাদেশ 2026 আৰু মন্ত্ৰী যোগেন মোহনে সমবায় বিভাগৰ 2024-25 বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰে। মন্ত্ৰী নন্দিতা গাৰ্লুচাই ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ 2023-24 বিত্তীয় বিভাগৰ প্ৰশাসনীয় প্ৰতিবেদন আৰু মন্ত্ৰী প্ৰশান্ত ফুকনে 2024-25 বিত্তীয় বৰ্ষৰ প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন আৰু সমৰ্থন কৰা হয়। মন্ত্ৰী অজন্তা নেওগে আজি 2025-26 বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী আৰু বিনিয়োজনসমূহ উত্থাপন কৰে। ইয়াৰ পাছতে বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ অন্ত পৰে। উল্লেখযোগ্য যে 4-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 5ম অসম বিধানসভাৰ বাজেট অধিৱেশনত কাইলৈ 2026-27 বৰ্ষৰ অন্তৰ্বৰ্তী লেখানুদান উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান দাখিল কৰিব। বাজেট অধিৱেশনত পৰৱৰ্তী 3 বা 6 মাহ ৰাজ্যখন চলিবৰ বাবে প্ৰয়োজনীয় পুঁজিত মঞ্জুৰি দিয়া হ'ব। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে। বিজেপিয়ে চলিত মাহতে মিত্ৰতা আৰু প্ৰাৰ্থী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 20 ফেব্ৰুৱাৰীত পুনৰ অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা 18 ফেব্ৰুৱাৰীত কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী অসমলৈ আহিব। ইপিনে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও নেতা তথা সদস্যই দলীয় দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ লগতে আন দলতো যোগদান কৰা পৰিলক্ষিত হৈছে। অসম ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ভূপেন বৰাই আজি দলটোৰ পৰা পদত্যাগ কৰে। নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষৰ পদত থকা শ্ৰীবৰাই ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ শীৰ্ষ বিষয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে নেতাগৰাকীক পদত্যাগ পত্ৰ প্ৰত্যাহাৰৰ বাবে আহ্বান জনোৱা বুলি প্ৰকাশ কৰিছে। শীৰ্ষ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰা মতে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই। দলটোৰ বিধায়ক আব্দুল ৰচিদ মণ্ডলে আজি বিয়লি ৰাইজৰ দলত যোগদান কৰিব। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে কাইলৈ ৰাইজৰ দলত যোগদান কৰাৰ কথা। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে 3-দিনীয়া ভ্ৰমণসূচীৰে নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল আজি সন্ধিয়া অসমত উপস্থিত হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অহা 12-জনীয়া দলটোক ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ লগতে কেইবাগৰাকীও বিষয়াই বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত আদৰণি জনায়। দলটোৱে কাইলৈ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ সৈতে আলোচনাত মিলিত হ'ব আৰু বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব। দলটোৱে পৰহিলৈ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে নিৰ্বাচনৰ বিভিন্ন বিষয় লৈ আলোচনা কৰিব। দলটোৱে 18 ফেব্ৰুৱাৰীত ৰাজ্যৰ 100 গৰাকী বুথ পৰ্যায়ৰ বিষয়াৰ সৈতেও মত বিনিময় কৰিব। তদুপৰি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও নিৰ্বাচন আয়োগৰ দলটো আলোচনাত মিলিত হ'ব। সেইদিনা বিয়লি দলটোৱে এখন সংবাদমেল সম্বোধন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম লোকসেৱা আয়োগে আজি ৰাজ্য চৰকাৰৰ বিভিন্ন পদত নিযুক্তিৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2024ৰ ফলাফলসমূহ ঘোষণা কৰিছে। এই পৰীক্ষাত 288 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। এইবাৰ অসম অসামৰিক সেৱাত নিহাৰ ৰঞ্জন ডেকা আৰু অসম আৰক্ষী সেৱাত ভাস্কৰ জ্যোতি মেধিয়ে প্ৰথম স্থান লাভ কৰিছে। প্ৰাৰম্ভিক পৰীক্ষাত 41,612 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। মূল পৰীক্ষাত 3,243গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে 879গৰাকী প্ৰাৰ্থীক মৌখিক সাক্ষাৎকাৰলৈ আমন্ত্ৰণ কৰা হৈছিল। আয়োগে 45টা অসম অসামৰিক সেৱা, 20টা অসম আৰক্ষী সেৱা, 51টা কৰ পৰিদৰ্শক, 9টা খণ্ড উন্নয়ন বিষয়াসহ ভিন্ন সেৱাৰ পদসমূহত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাছনি তালিকা আজি প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ পাছত যোৱা 20 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল। কাৰ্বি জনগোষ্ঠীৰ কলাকৃষ্টিৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে আজিৰে পৰা কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালংছত 5-দিনীয়া কাৰ্যসূচীৰে 52 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। কাৰ্বি লোকনৃত্য, গীত, সাজপাৰ আৰু পৰম্পৰাগত খেল ধেমালিৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰসাৰৰ বাবে কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত এই যুৱ মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। আজি যুৱ মহোৎসৱস্থলীত অস্থায়ী শিল্পী গাঁৱৰ পৰা কাৰ্বি সাংস্কৃতিক সমাজৰ মাণ্ডলিক সমিতিৰ প্ৰতিনিধিয়ে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি সমদল উলিয়ায়। তেওঁলোকে চেংচ আৰু চেংপি নৃত্যৰ চেৱে চেৱে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। আজি মহোৎসৱৰ পতাকা উত্তোলন কৰে সাংস্কৃতিক সমাজৰ সভাপতি হোম সিং বেই। এইবাৰ কাৰ্বি যুৱ মহোৎসৱত খিলঞ্জীয়া ৰন্ধনশৈলী, খাদ্য সম্ভাৰ, বাঁহ বেতৰ শিল্পৰ প্ৰদৰ্শনী আদিৰ আয়োজন কৰা হৈছে। জিলাখনৰ কাৰ্বি সাংস্কৃতিক সমাজৰ মাণ্ডলিক সমিতিৰ উপৰি অৰুণাচল প্ৰদেশ, মেঘালয় তথা অসমৰ ডিমা হাছাও, নগাঁও, হোজাই আৰু বিশ্বনাথ জিলাৰ মাণ্ডলিক সমিতিৰ যুৱক যুৱতীসকলে এই মহোৎসৱত অংশ লৈছে বুলি উদ্যোক্তাসকলে জনাইছে। ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিত আজি ভাৰতীয় জনতা পাৰ্টীৰ এখন দলীয় সভা অনুষ্ঠিত হয়। অসমৰ দায়িত্বত থকা দলৰ কেন্দ্ৰীয় কৰ্মকৰ্তা হৰিশ ত্ৰিবেদীৰ উপস্থিত অনুষ্ঠিত এই সভাত ৰাজ্যিক সম্পাদক লক্ষ্য কোঁৱৰ, OBC মৰ্চাৰ সভাপতি সুভাষ দত্ত, প্ৰাক্তন জিলা সভাপতিদ্বয় দুলাল বৰা আৰু উজ্জ্বল কাশ্যপ উপস্থিত থাকে। সভাত ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া পৃষ্ঠাপ্ৰমুখ সন্মিলনৰ প্ৰস্তুতি সন্দৰ্ভত মণ্ডলৰ সভাপতিসকলৰ সৈতে আলোচনা কৰা হয়। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে অংশগ্ৰহণ কৰিব। সমাগত অসম বিধানসভা নিৰ্বাচন 2026 সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে আজি বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসামৰিক তথা আৰক্ষী আৰু মাণ্ডলিক বিষয়াসকলৰ বাবে বিশেষ যুটীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া লক্ষীনন্দন চহৰীয়া, আৰক্ষী অধীক্ষক অজাগৌৰাণ বসুমতাৰী, নিৰ্বাচনী বিষয়া ধীমান হাজৰিকাৰ লগতে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ প্ৰশিক্ষকসকল উপস্থিত থাকি খণ্ড আৰু মাণ্ডলিক বিষয়াসকলক নিৰ্বাচনী দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে। অসম বিধানসভাৰ কেইবামহলীয়া নতুন সচিবালয় ভৱনটো আজি উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ভৱন উদ্বোধন কৰে। সচিবালয় ভৱনৰ লগতে ডিজিটেল সংগ্ৰহালয় আৰু কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিচালিত অসম বিধানসভাৰ ডিজিটেল ব্যৱস্থা আলিছা, AI ফৰ লেজিছলেটিভ ইণ্টেলিজেন্স ছিষ্টেম অৱ আছাম উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সন্তুষ্টি ব্যক্ত কৰে। বহুমহলীয়া অসম বিধানসভাৰ সচিবালয় ভৱনটোৱে বিধানসভাৰ কাৰ্যক্ৰমণিকা নিয়াৰিকৈ পৰিচালনা কৰাত অৰিহণা যোগাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। বানত ক্ষতিগ্ৰস্ত কপিলিনৰ মথাউৰি নিৰ্মাণকে ধৰি কেইবাটাও প্ৰকল্পৰ ৰূপায়ণৰ কাম দ্ৰুতগতিত অব্যাহত আছে বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে বানখহনীয়া প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে জলসম্পদ বিভাগৰ নগাঁও সংমণ্ডলৰ অধীনৰ কামপুৰ আৰু ৰহাত কপিলিনৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণ কৰা হৈছে। এইবাৰ নগাঁৱৰ সংমণ্ডলত 24 কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণ আৰু 6.5 কিলোমিটাৰ অংশ মেগা টিউবেৰে পুনৰুদ্ধাৰৰ কাম হাতত লোৱা হৈছে বুলি তেওঁ কয়। বিগত দুবছৰত 43.5 কিলোমিটাৰ নতুন মথাউৰি আৰু 6.5 কিলোমিটাৰ মেগা জিঅ' টিউবেৰে মথাউৰি পুনৰুদ্ধাৰ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।